এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ সামৰণি, শাসক বিৰোধী দলৰ কেইবাগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন দাখিল, নিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ প্ৰচাৰ অভিযান, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰীত জন আশীৰ্বাদ যাত্ৰা, জাগুনৰ অসম আৰক্ষীৰ কামাণ্ড শিবিৰত আক্ৰমণৰ ঘটনাৰ বুজ ল'বলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙৰ ঘটনাস্থলী পৰিদৰ্শন আৰু পাকিস্তানক গোপন তথ্য যোগান ধৰাৰ অভিযোগত চাবুৱা সেনা ছাউনীৰ এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ। বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিলৰ সামৰণি পৰিছে। বিভিন্ন জিলাত ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে আজি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁৱত মিত্ৰ দল অসম গণ পৰিষদৰ কলিয়াবৰ সমষ্টিৰ প্ৰাৰ্থী কেশৱ মহন্তৰ মনোনয়ন সমাৱেশত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে বোকাখাত সমষ্টিৰ বাবে অগপৰ প্ৰাৰ্থী অতুল বৰাৰ মনোনয়নৰ সময়ত উপস্থিত থাকে। সাংবাদিকৰ আগত ডঃ শৰ্মাই এইদৰে কয়।
মনোনয়ন পত্ৰ প্ৰদানৰ শেষ দিন। সমগ্ৰ ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টি, বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ প্ৰদান কৰিছে। মই ৰাতিপুৱা কলিয়াবৰত অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগত আৰু গোলাঘাটত আমাৰ অগপ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াক মনোনয়ন পত্ৰ প্ৰদানত সংগ হিচাপে অকণমান সময় তেওঁলোকৰ লগত কটালো। তাৰ লগতে গোলাঘাটত আজি আমাৰ দলৰ প্ৰাৰ্থী খুমটাইত মৃণাল শইকীয়া, দেৰগাঁৱত মৃদুল দত্ত ডাঙৰীয়ায়ো মনোনয়ন পত্ৰ প্ৰদান কৰিছে। তেওঁলোককো শুভকামনা জনোৱাৰ সুযোগ পালো। সমগ্ৰ ৰাজ্যতে আজি বহু প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে, কিছুমানে 20 তাৰিখে দিছিলে। মই সকলোকে আগন্তুক নিৰ্বাচনৰ শুভেচ্ছা জ্ঞাপন কৰিছো।
বিশ্বনাথ জিলাত আজি বিশ্বনাথৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস আৰু গহপুৰৰ প্ৰাৰ্থী উৎপল বৰাৰ মনোনয়ন দাখিলৰ সময়ত দলৰ ৰাষ্ট্ৰীয় উপসভাপতি তথা সাংসদ বৈজয়ন্ত পাণ্ডা উপস্থিত থাকে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আজি যোৰহাটত মনোনয়ন পত্ৰ দাখিল কৰে। অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে তেওঁক সংগ দিয়ে। কামৰূপ মহানগৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে আজি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰে। বিজেপিৰ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ, মধ্য গুৱাহাটীৰ প্ৰাৰ্থী বিজয় গুপ্তা, নিউ গুৱাহাটীৰ প্ৰাৰ্থী দীপলু ৰঞ্জন শৰ্মা আৰু মিত্ৰ দল এজিপিৰ ডিমৰীয়া সমষ্টিৰ প্ৰাৰ্থী ডঃ তপন দাসে আজি মনোনয়ন পত্ৰ দাখিল কৰে। ইপিনে দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ, নিউ গুৱাহাটীৰ প্ৰাৰ্থী শান্তনু বৰা, ডিমৰীয়াৰ প্ৰাৰ্থী কিশোৰ কুমাৰ বৰুৱা, জালুকবাৰীৰ প্ৰাৰ্থী বিদিশা নেওগ তথা এজেপিৰ মধ্য গুৱাহাটীৰ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে মনোনয়ন দাখিল কৰে। কামৰূপ জিলাত বকু ছয়গাঁও সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰমেন সিং ৰাভা, কমলপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সত্যব্ৰত কলিতা, হাজো শুৱালকুছিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী প্ৰকাশ দাস, চমৰীয়া সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ আৰু কমলপুৰ সমষ্টিৰ প্ৰাৰ্থী দিগন্ত কলিতা, পলাহবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্য, শুৱালকুছিৰ কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাস, পলাবাৰী সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী পংকজ লোচন গোস্বামী, ৰঙিয়াৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰী আৰু বিজেপিৰ বকু ছয়গাঁও সমষ্টিৰ প্ৰাৰ্থী ৰাজু মেছে আজি মনোনয়ন দাখিল কৰে। মৰিগাঁও জিলাত 3টা বিধানসভা সমষ্টিৰ বাবে 10গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। ইয়াৰ ফলত জিলাখনত অন্তিম দিনালৈ 13গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। চৰাইদেউ জিলাৰ সোণাৰী আৰু মাহমৰা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ 2গৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন দাখিল কৰে। টিংখাঙত বিজেপিৰ প্ৰাৰ্থী বিমল বৰাই, নাহৰকটীয়াত তৰংগ গগৈয়ে মনোনয়ন দাখিল কৰে। নলবাৰী জিলাৰ 3টা বিধানসভা সমষ্টিত নলবাৰী, টিহু আৰু বৰক্ষেত্ৰীৰ বাবে বিজেপি আৰু বিৰোধী কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলে আজি মনোনয়ন পত্ৰ দাখিল কৰে। আজি বিজেপিৰ জয়ন্ত মল্লবৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী আৰু নাৰায়ণ ডেকাই মনোনয়ন দাখিল কৰিছে। ইপিনে শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টিৰ বাবে সুশান্ত বৰগোহাঁয়ে আৰু শিৱসাগৰ সমষ্টিৰ বাবে কুশল জৌৰীয়ে মনোনয়ন দাখিল কৰে। পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ 2টা বিধানসভা সমষ্টিৰ বাবে আজি 6গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। ৰংখং সমষ্টিৰ বিজেপিৰ তুলিৰাম ৰংহাঙে আৰু আমৰি সমষ্টিৰ বাবে দলটোৰ হাবে তেৰদে মনোনয়ন দাখিল কৰে। দৰং জিলাত আজি কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰিজুমণি তালুকদাৰে মঙলদৈ সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছে। শ্ৰীভূমি জিলাত কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদে সমৰ্থকসহ গৈ মনোনয়ন পত্ৰ দাখিল কৰে। পাথৰকান্দি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কৃষ্ণেন্দু পালে আজি মনোনয়ন দাখিল কৰে। বাক্সা জিলাৰ মানাহ সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী জোশ্ৰং ব্ৰহ্মই আজি জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ অন্তিম দিনাৰ বাবে জিলা প্ৰশাসনসমূহেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে মনোনয়ন দাখিলৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যোৱা হেঙাৰবাৰী পথত জনসমাগম তথা যানজঁটৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নিৰ্দেশনা জাৰি কৰে। উল্লেখযোগ্য যে মনোনয়ন পত্ৰসমূহ কাইলৈ পৰীক্ষা কৰা হ'ব আৰু 26 মাৰ্চ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিধানসভা নিৰ্বাচনৰ বাবে শাসক পক্ষকে ধৰি বিৰোধী দলসমূহেও প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি জালুকবাৰী সমষ্টিত কিছু সময় পাছতে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিব। অটল উদ্যানৰ পৰা এই যাত্ৰা আৰম্ভ হৈ গোটানগৰ বাসন্তী পূজা মণ্ডপত সামৰণি পৰিব। একেদৰে কংগ্ৰেছ দলৰ নেতাসকলেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই আজি নাজিৰাৰ পিয়লি ফুকন পঞ্চায়তত নিৰ্বাচন উপলক্ষে দলীয় কৰ্মীসকলৰ সৈতে প্ৰচাৰ অভিযানত অংশ লয়। প্ৰচাৰৰ সময়ত তেওঁ ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে বুজ লয়। ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে আজি শিৱসাগৰ জিলাৰ গৌৰীসাগৰ ব্লক কংগ্ৰেছৰ বিষয়ববীয়া আৰু কৰ্মচাৰীসকলৰ সৈতে ৰাজনৈতিক পৰ্যালোচনাত মিলিত হয়। তিনিচুকীয়া জিলাৰ জাগুনৰ অসম আৰক্ষীৰ শিবিৰত কালি পুৱতি নিশা হোৱা আক্ৰমণৰ ঘটনাৰ বুজ ল'বলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং আজি ঘটনাস্থলীত উপস্থিত হয়। শ্ৰীসিঙে এই ঘটনাৰ গৰিহণা দিয়াৰ লগতে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে।
ভগৱানে আমাৰ ল'ৰাবিলাকক ভালে ৰাখিছে। মই কালি হস্পিটেলত চালো, 3 জনৰ স্প্লিণ্টাৰ ইঞ্জুৰি আছে, অপাৰেচন হ'ব, চুৱেলিং কম হলে। এটা ল'ৰাক বাৰ্ণ ইঞ্জুৰি আছে, আৰপিজি যেতিয়া ফটিছে তাৰ বাৰ্ণ ইঞ্জুৰি হৈছে। তেখেতক আমি গুৱাহাটী পঠালো ট্ৰিটমেণ্টৰ কাৰণে। মোৰতো মনত এইটোৱে লাগে যে মই আমাৰ নিজৰ ল'ৰা, আমাৰ চবৰ নিজৰ ল'ৰা তেওঁবিলাক, তেওঁবিলাকৰ ট্ৰিটমেণ্ট আৰু তেওঁবিলাকক ভাল ৰখা আমাৰ কাম, আৰু ৰাইজক ভাল ৰখা আমাৰ কাম। আমি আমাৰ কাম ফুল কৰিম, যি লিগেলি আছে আমি কৰিম।
উল্লেখযোগ্য যে অসম আৰক্ষীৰ কামাণ্ড শিবিৰলৈ লক্ষ্য কৰি দুষ্কৃতিকাৰীয়ে গ্ৰেনেড নিক্ষেপ কৰি আৰু গুলীৰে কৰা আক্ৰমণৰ ফলত 4 জন জোৱান আহত হৈছিল। অৱশ্যে আটাইকেইজনৰে অৱস্থা সুস্থিৰ। আৰক্ষী আক্ৰমণৰ প্ৰত্যুত্তৰত গুলীচালনা কৰাৰ ফলত কিছু সময় ধৰি গুলীয়াগুলী চলে। ঘটনাস্থলীত আৰক্ষী আৰু নিৰাপত্তাৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। সেনাবাহিনীৰ সূত্ৰ প্ৰকাশ কৰা মতে ৰেড চিল্ড চেপাৰ্ছে আসাম ৰাইফলছৰ সহযোগত বোমা নিষ্ক্ৰিয় কৰা দল এটা ঘটনাস্থলীলৈ প্ৰেৰণ কৰি দুষ্কৃতিকাৰীয়ে সংস্থাপন কৰা গোলা বাৰুদসমূহ নিষ্ক্ৰিয় কৰে। নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীন এই আক্ৰমণৰ সৈতে জড়িত থকা বুলি সন্দেহ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে। চোৰাংচোৱাগিৰিৰ অভিযোগত ডিব্ৰুগড় জিলাৰ চাবুৱা বায়ুসেনা বাহিনীৰ চাউনীৰ পৰা আজি সুমিত কুমাৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। ধৃত সুমিত কুমাৰে ধনৰ বিনিময়ত ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ স্পৰ্শকাতৰ তথ্য পাকিস্তানক যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে। তথ্য অনুসৰি সুমিতে যুদ্ধ বিমান আৰু মিছাইল ব্যৱস্থাৰ অৱস্থানৰ লগতে বায়ুসেনা ঘাটিটোৰ বিষয়া কৰ্মচাৰীসকলৰ তথ্য পাকিস্তানক যোগান ধৰিছিল। উত্তৰ প্ৰদেশৰ বাসিন্দা সুমিতে ডিব্ৰুগড়ৰ বায়ুসেনা ঘাটিত মাল্টিটাস্কিং ষ্টাফ হিচাপে কৰ্মৰত আছিল। যোৱা জানুৱাৰী মাহত ৰাজস্থানৰ জয়ছালমেৰৰ এজন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰাৰ পাছতে সুমিত কুমাৰৰ নাম পোহৰলৈ আহে। গ্ৰেপ্তাৰৰ পাছত সুমিত কুমাৰক জেৰাৰ বাবে জয়পুৰলৈ লৈ যোৱা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ সামৰণি। শাসক বিৰোধী দলৰ কেইবাগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন দাখিল। নিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ প্ৰচাৰ অভিযান। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা জালুকবাৰীত জন আশীৰ্বাদ যাত্ৰা। জাগুনৰ অসম আৰক্ষী কামাণ্ড শিবিৰত আক্ৰমণৰ ঘটনাৰ বুজ ল'বলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙৰ ঘটনাস্থলী পৰিদৰ্শন আৰু পাকিস্তানক গোপন তথ্য যোগান ধৰাৰ অভিযোগত চাবুৱা সেনা ছাউনীৰ এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।